চিরে পবিত্র খ্যানাতে উজলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠানখনি আপুনি কেনে পাইছে বাৰু, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়েই অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবৰ্তনামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 7 নম্বৰ অধ্যায়টো সম্পূৰ্ণৰূপে চালো। আজি আমি 8 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে কণ্টেক্ট প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিছা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আগৰ অধ্যায়ত আমি পৰ্বতত দিয়া উপদেশৰ সামৰণি মাৰিলো। তাতকৈ অধিক উন্নত নৈতিক মানদণ্ড আৰু পাবলৈ নাই বুলি সকলোৱেই মানি লয়। এতিয়া প্ৰশ্ন হ'ল, এনে উন্নত মানদণ্ড কেনেকৈ অৰ্জন কৰিব পাৰি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ মঠিয়ে এলানি অলৌকিক ঘটনাৰ বৰ্ণনা দিছে, এই কথা দেখুৱাবলৈ যে যিজনাই এই উচ্চ নৈতিক মানদণ্ডৰ কথা কৈছে তেওঁৰ হাততেই এইবোৰ কাৰ্যত পৰিণত কৰাৰ ক্ষমতাও আছে। আমাৰ প্ৰভুৱে বিশ্বাসকাৰীসকলক স্পষ্টকৈ জনাই দিছে যে মোৰ অবিহনে তোমালোকে একো কৰিব নোৱাৰা, যোহন 15 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। আমি এই কথা সকলো সময়তেই মনত ৰখা ভাল। আমি নিজৰ প্ৰচেষ্টাৰে ঈশ্বৰৰ গ্ৰহণযোগ্য একো উৎপন্ন কৰিব নোৱাৰো। খ্ৰীষ্টই আজি তেওঁ পঠিয়াই দিয়া পবিত্ৰ আত্মাৰে আমি নিজে কৰিব নোৱাৰা কামবোৰ আমাৰ মাজেৰে সম্পাদন কৰে। ইয়াতে দৰকাৰী কথা এটা প্ৰকাশ পাব। মথিয়ে আমাক যীশুখ্ৰীষ্টৰ জীৱনী এখন দিব খোজা নাই, নতুবা তেওঁৰ পৰিচৰ্যাকালত ঘটা ঘটনাবোৰৰ ক্ৰমিক বৰ্ণনাও দিব খোজা নাই। বৰং তেওঁ আমাক এটা প্ৰগতি দেখুৱাইছে, সেইটো আমি ওলাই কৰা উচিত নহয়। ৰজা পৰ্বতলৈ গ'ল, তেওঁৰ ঘোষণাপত্ৰ শুনালে, তেওঁৰ ৰাজ্যৰ আইন। এতিয়া তেওঁ পৰ্বতৰ পৰা নামি আহিছে আৰু আমি দেখো তেওঁ সম্পাদন কৰা বাৰটা অলৌকিক কাৰ্য। অৰ্থাৎ তেওঁ জগতত শাসন চলাওঁতে তেওঁৰ ৰাজ্যৰ আইন বলবৎ কৰাৰ চালিকা শক্তি তেওঁৰ হাতত থাকিব। পৰ্বতত দিয়া উপদেশখিনি আমি কিজানি সংক্ষিপ্ত ৰূপতহে পাইছো, স্বৰ্গৰাজ্যত সম্পূৰ্ণ ৰূপত নিশ্চয় পাম, অৰ্থাৎ আৰু বহুতো কাৰ্য কৰিব। মথি আঠ আৰু ন নম্বৰ অধ্যায়ত মথিয়ে আমাক বাৰটা অলৌকিক কাৰ্যৰ বিষয়ে কৈছে। ৰজাৰ ক্ষমতা প্ৰদৰ্শন হোৱা সকলো অলৌকিক কাৰ্য তেওঁ দিব খোজা নাই যদিও তেওঁ এইকেইটা সুশৃংখলভাৱে যুক্তিসংগতভাৱে দিছে। এই অধ্যায়ত থকা ছয়টা অলৌকিক কাৰ্যত আমি এই কথাটো চাওঁ আহক। প্ৰথমতে আমি পাওঁ কুষ্ঠৰোগীক আমাৰ প্ৰভুৱে স্পৰ্শ কৰি সুস্থ কৰা কাৰ্য। এইটো আছিল মানৱৰ জঘন্যতম বেমাৰ। দ্বিতীয়তে এশৰ সেনাপতি এজনৰ দাসক দূৰৰ পৰাই তেওঁ সুস্থ কৰিছে, তেওঁক স্পৰ্শ কৰা নাছিল। তৃতীয়তে পিতৰৰ শাহুৱেকক সুস্থ কৰা কাৰ্য, তেওঁক স্পৰ্শ কৰিছিল। চতুৰ্থতে ভূতবোৰক খেদোৱা, তেওঁ আত্মাৰ পৰমাৰ্থিক জগতখনত প্ৰৱেশ কৰিছে। পঞ্চমতে ধুমুহা বতাহ আৰু সাগৰক শান্ত কৰাটো প্ৰকৃতিৰ ওপৰত তেওঁৰ ক্ষমতাৰ প্ৰকাশ। আৰু ষষ্ঠতে গেৰাচনীয়াবিলাকৰ দুজনৰ গাৰ পৰা অসুচী আত্মা খেদোৱাটো আছিল আত্মিক জগতৰ এটা কঠিন কাম, কিন্তু সেইটো তেওঁ সম্পন্ন কৰিছিল। অৰ্থাৎ ৰজাই এই বিভিন্ন জগতত বিচৰণ কৰিছে আৰু মথিয়ে সেইবোৰৰ কালানুক্ৰমে নহয় কিন্তু যুক্তিসংগতভাৱে বৰ্ণনা দিছে, সজাইছে। মথিৰ বিৱৰণীত এটা সুনিৰ্দিষ্ট গতি আছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মথি আঠ নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো প্ৰথমতে পঢ়ি দিছো, শুনিবচোন। পাছে তেওঁ পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দল তেওঁৰ পাছত গ'ল, অসংখ্য লোক তেওঁৰ পাছে পাছে গৈছিল। মাত্ৰ কেইজনমান নহয়, বহু মানুহ গৈছিল। তেওঁ আছিল কফৰনহুমত আৰু সেয়া আছিল তেওঁৰ মুখ্য কাৰ্যালয়ৰ নিচিনা, আৰু পাছৰ অলৌকিক কাৰ্যকেইটা তাতেই ঘটিছিল বুলি আমি নিশ্চিত। গতিকে তেওঁ পৰ্বতত দিয়া উপদেশ দিওঁতে ক'ত আছিল বুলি হয়তো প্ৰশ্ন উঠিব। সঠিক ঠাই জনাটো বেছি জৰুৰী নহয়। আমাক কোৱা হৈছে তেওঁ পৰ্বতৰ পৰা নামি অহাত বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল এইবুলি। নৈতিক মানদণ্ডৰ কথা কোৱা ৰজাজনে মানৱৰ মাজত ক্ষমতা প্ৰদৰ্শনেৰে চলিব পাৰিবনে, সেইটোহে দৰকাৰী প্ৰশ্ন। ছেমিনাৰীৰ এজন সুন্দৰ সুঠাম ডেকা সংগদুখত পৰিছিল। মদ্যপানে অৱশেষত তেওঁক পৰিচৰ্যা ত্যাগ কৰিবলৈ বাধ্য কৰিলে। গ্ৰেজুৱেশ্যনৰ দিনা ছাত্ৰসকলক একেবাৰে মেঘলৈ উঠাইছিল বক্তাজনে, তেওঁলোকে কি কি কৰিব লাগিব ইত্যাদি অন্তৰত লগা কথা কৈ কৈ। পাছত সেই ডেকাজনে অতি বিমৰ্ষভাৱে তেওঁৰ কোঠাত তেওঁৰ বন্ধুক কৈছিল, বন্ধু, মই কি কৰিব লাগে সেই কথা মোক কোনেও নকলেও হ'ব, মই জানো, কিন্তু মই কেনেকৈ কৰিব লাগিব সেইটোহে মোক ক'ব লাগে। প্ৰিয় শ্ৰোতা, আমাকো সকলোকে সেই একেটা কথাই লাগে। ৰজাই তেওঁৰ নৈতিক মানদণ্ডৰ কথা ক'লে, তেওঁৰ পিছে ক্ষমতা আছেনে? দুই নম্বৰ পদ, আৰু চোৱা, এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি তেওঁক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সুচী কৰিব পাৰে। মন কৰক যে যীশু উচ্চতাৰ পৰা অতি তললৈ নামি আহিছে। বাইবেলত পাপৰ চিন হিচাপে দেখুওৱা কুষ্ঠৰোগ দুৰাৰোগ্য ৰোগ বুলি ধৰা হৈছিল, সকলোতকৈ ঘিনলগীয়া ৰোগ আছিল। সেই কুষ্ঠৰোগী যীশুলৈ আহি সোধা নাছিল, আপুনি মোক সুস্থ কৰিবনে, নাইবা আপুনি মোক সুস্থ কৰিব পাৰিবনে। এই কুষ্ঠৰোগীজনৰ বিশ্বাস আছিল, তেওঁ যীশুৰ প্ৰভুত্ব চিনি পাইছিল আৰু তাৰ ভিত্তিতেই তেওঁ কৈছিল, আপুনি যদি ইচ্ছা কৰে মোক সুস্থ কৰিব পাৰে। আমি খোজা সকলো কথা সদায় প্ৰভুৰ ইচ্ছা নহ'বও পাৰে, কিন্তু যদি তেওঁৰ ইচ্ছা তেন্তে তেওঁ কৰিব পাৰে। গতিকে ঈশ্বৰৰ ইচ্ছাটোহে প্ৰথম কথা। আপোনাৰ বাবে সহজ হ'ব পাৰে, কিন্তু আমি হলে ঈশ্বৰৰ ইচ্ছাটো প্ৰথম স্থান দিবলৈ টান পাওঁ, নহয়নে বাৰু? আমি এনেদৰেহে কওঁ, প্ৰভু আপুনি এই কামটো কৰিবনে, কাৰণ আপুনি এই কাম কৰাটো মই বিচাৰোঁ। কিন্তু কুষ্ঠৰোগীজনে কৈছিল, আপুনি পাৰে বুলি মই জানো, কিন্তু আপুনি কৰিবনে? অৰ্থাৎ এইটো আপোনাৰ ইচ্ছা অনুসাৰে হ'বনে? এইটো আজি মানুহে কৰা প্ৰাৰ্থনাতকৈ বেলেগ, কাৰণ মানুহে ঈশ্বৰে কিবা এটা কৰিব লাগে বুলি দাবী কৰে, জোৰ কৰে। প্ৰিয় শ্ৰোতা, সিদ্ধান্তটো তেওঁকেই ল'বলৈ দিয়ক, আৰু আচলতে কথাটোতো তেনেকৈয়ে হয়। তিনি নম্বৰ পদ, তাতে তেওঁ হাত মেলি তাক চুই ক'লে, মই ইচ্ছা কৰিছো, সুচি হোৱা। তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ হ'ল। যীশুৱে হাত মেলি তেওঁক চুলে। মই কুষ্ঠৰোগী এজনক চুলে কি হ'লহেঁতেন? হয়তো তেওঁৰ ৰোগ মোলৈ আহিলহেঁতেন, তেওঁক মই সুস্থ কৰিব নোৱাৰিলোহেঁতেন। কিন্তু কি হৈছিল চাওক, প্ৰথমতে তেওঁক স্পৰ্শ কৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা ভাবিছেনে, এই কুষ্ঠৰোগীজনৰ শাৰীৰিক ৰোগৰ লগতে ভয়ানক মানসিক দুখো আছিল? হয়তো এদিন তেওঁ হাতত ঘাই দুখৰ দেখিছিল, হয়তো হাল বাই আছিল, আহি ঘৈণীয়েকক দেখুৱালে, তাই অলপ মলম লগাই দিলে, পিছদিনা অতি ৰঙা পৰি থাকিল, তেওঁ আকৌ হাল বাবলৈ গ'ল। এনেদৰে এসপ্তাহমান চলিল, ঘৈণীয়েকৰ অলপ অস্বস্তি লাগিল, তেওঁক পুৰোহিতৰ ওচৰলৈ যাবলৈ ক'লে। তেওঁ পুৰোহিতৰ ওচৰলৈ গ'লত 14 দিন অকলশৰীয়াকৈ পুৰোহিতে বন্ধ কৰি ৰাখিলে। সেই সময়ৰ শেষত ৰোগটো আৰু বাঢ়ি গ'ল, তেওঁৰ কুষ্ঠৰোগ হোৱা বুলি পুৰোহিতে ঘোষণা কৰিলে। মানুহজনে পুৰোহিতে সুধিলে, মই মোৰ ল'ৰা তিৰোতাৰ পৰা বিদায় লৈ আহিব পাৰোঁনে? পুৰোহিতে ক'লে, নাই, তুমি ল'ৰা তিৰোতাৰ পৰা বিদায় ল'ব নোৱাৰা। তুমি আৰু তোমাৰ তিৰোতাৰ কান্ধত হাত দিব নোৱাৰা, নাইবা তোমাৰ ল'ৰা ছোৱালীক কোলাত ল'ব নোৱাৰা। কোনো মানুহ তোমাৰ ওচৰলৈ আহিলে তুমি চিঞৰি চিঞৰি ক'ব লাগিব, অসুচি অসুচি। তেওঁ আঁতৰৰ পৰাই তেওঁৰ ল'ৰা ছোৱালীক ডাঙৰ হোৱা দেখিলে। সিহঁতে এঠাইত আহি খোৱা বস্তু ৰাখি থৈ যায়, আৰু সিহঁত আঁতৰি যোৱাৰ পাছত তেওঁ আহি সেই আহাৰ খায়। তেওঁ সিহঁতক স্পৰ্শ কৰিব নোৱাৰে, আচলতে তেওঁ কাকো স্পৰ্শ কৰিব নোৱাৰে, আৰু আন কোনেও তেওঁক স্পৰ্শ কৰিব নোৱাৰে। তাৰ পাছত এদিন তেওঁ যীশুৰ ওচৰলৈ আহি ক'লে, প্ৰভু, যদি আপুনি ইচ্ছা কৰে আপুনি মোক সুস্থ কৰিব পাৰে। প্ৰভু যীশুৱে কি কৰিলে? তেওঁক স্পৰ্শ কৰিলে। আমি ক'ব খোজো, প্ৰভু যীশুৰ সেই হাতৰ স্পৰ্শটো সেই মানুহজনৰ জীৱনত ঘটা সকলোতকৈ সন্তুষ্টিদায়ক অভিজ্ঞতা আছিল। এই স্পৰ্শটোৱে তেওঁৰ কুষ্ঠৰোগ সুস্থ কৰাৰ লগতে তেওঁক আকৌ মানৱ পৰিয়াললৈ আৰু ঈশ্বৰৰ পৰিয়াললৈ উভতাই আনিলে। লগে লগে তেওঁৰ কুষ্ঠৰোগ সুস্থ হ'ল। এতিয়া আমি 4 নম্বৰ পদটো চাওঁ হওক। পাছে যীশুৱে তাক ক'লে, সাৱধান হোৱা, এই কথা কাকো নক'বা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকে দেখুওৱাগৈ আৰু লোকৰ আগত সাক্ষ্য দিবলৈ মুচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ। মাৰ্কৰ শুভবাৰ্তাত আমি পাওঁ যে এই মানুহজন ইমান আনন্দিত হ'ল যে তেওঁ গৈ যাকে লগ পায় তাকে এই কথা কৈ ফুৰিলে, আৰু তাৰ বাবে অৱশ্যে আমি তেওঁক দুখ দিবও নোৱাৰোঁ, তেওঁ একেবাৰে যেন জুইহে জ্বলাই দিলে। ফলস্বৰূপে মানুহবোৰে যীশুক আহি ইমানকৈ হেঁচি ধৰিলে যে তেওঁ মানুহৰ পৰা আঁতৰি অৰণ্যত থাকিবলগীয়া হ'ল। যীশু এতিয়া কফৰনহুম নগৰলৈ আহিছে। 5 নম্বৰ পদ, তেওঁ কফৰনহুমত সোমালত এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি তেওঁক বিনয় কৰি ক'লে, সেই এশৰ সেনাপতিজনে নিশ্চয় কুষ্ঠৰোগীজন সুস্থ হোৱা কথাটো শুনিছিল। তেওঁ আছিল এজন পৰজাতীয় লোক, ৰোমিয়া সেনাবাহিনীৰ 60টা 100-জনীয়া দলৰ তেওঁ আছিল অধিনায়ক, কেপ্টেইন। লোকৰ বিৱৰণীত আমি পাওঁ যে তেওঁ যিহুদীবিলাকৰ কাৰণে এটা ধৰ্মধাম সাজি দিছিল। এই পুৰণি ধৰ্মধামৰ ভগ্নাৱশেষ আজিও আছে। প্ৰভু যীশুৱে নিজে প্ৰৱেশ কৰা কিবা ঘৰ যদি এতিয়াও আছে, তেনেহ'লে সেইটো এতিয়াও আছে, সেইটোৱেই। এতিয়া এশৰ সেনাপতিজনৰ অনুৰোধটো শুনকচোন। 6 নম্বৰ পদ, হে প্ৰভু, মোৰ এটা বন্দী যথৰ ৰোগত অতিশয় যাতনা পাই ঘৰত পৰি আছে। তেওঁৰ দাসজন অতিশয় অসুস্থ অৱস্থাত আছিল। 7-9 নম্বৰ পদ, তেতিয়া তেওঁক ক'লে, মই গৈ তাক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ মই এনে যোগ্য নহওঁ, কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ'ব, কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছো, মোৰ অধীনেও সেনাবিলাক আছে, মই এটাক যা বুলিলে সি যায়, আনটোক আহ বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে। এশৰ সেনাপতিজন এনেকুৱা পদবীত আছিল যে তেওঁ কৰ্তৃত্ব কি বস্তু জানিছিল। তেওঁ ৰোমিয়া ইউনিফৰ্ম পিন্ধিছিল আৰু তেওঁৰ অধীনত থকা সৈন্যক তেওঁ ক'ব পাৰিছিল এইটো কৰা, আৰু সৈন্যজনে কৰিছিল। কিয়? ক্ষমতাৰ কাৰণে, কাৰণ তেওঁৰ ক্ষমতা আছিল। সেইটোৱেই কৰ্তৃত্ব। তেওঁ যীশুলৈ চাই কৈছিল, আপোনাৰ তেনেকুৱা ক্ষমতা আছে। শাৰীৰিক অসুস্থতাৰ ওপৰত যীশুৰ তেনেধৰণৰ ক্ষমতা আছিল বুলি তেওঁ বুজি পাইছিল। দহ নম্বৰ পদ, যীশুৱে এই কথা শুনি বিস্ময় মানি পাছে পাছে অহাবিলাকক ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই। এই কথা লিখা আছে যে দুটা সময়ত যীশুৱে আশ্চৰ্য প্ৰকাশ কৰিছিল। তাৰে এটা আছিল ইছৰাইলৰ অবিশ্বাসত, আৰু আনটো সময় আছিল এই পৰজাতীয় এশৰ সেনাপতিজনৰ বিশ্বাস দেখি। এতিয়া এঘাৰ নম্বৰ পদটো পঢ়িম, আৰু মই তোমালোকক কওঁ, অনেকে পূব আৰু পশ্চিমৰ পৰা আহি আব্ৰাহাম, ইছহাক আৰু জাকুবৰ লগত স্বৰ্গৰাজ্যত বহিব। এইটো নিশ্চয় মন কৰিবলগীয়া কথা যে তেওঁ কৈছিল বহু লোক আহিব, অনেক লোক আহিব পূবৰ পৰা আৰু পশ্চিমৰ পৰা। প্ৰভু যীশুৱে এই কথা কোৱাৰ সময়ত আমাৰ পূৰ্বপুৰুষসকল কিজানি পূবত আছিল, আন কিছুমানৰ পূৰ্বপুৰুষ কিজানি পশ্চিমত আছিল। আমাৰ প্ৰভুৱে কৈছিল যে এই বাৰ্তাই তেওঁলোককো চুবগৈ, যাতে তেওঁলোকে তেওঁত বিশ্বাস স্থাপন কৰে আৰু স্বৰ্গৰাজ্যত আব্ৰাহাম, ইছহাক আৰু জাকুবৰ সৈতে বহিব পাৰে। কি যে চমকপ্ৰদ উক্তি, নহয়নে বাৰু? অৱশ্যে প্ৰত্যেক ব্যক্তিয়ে খ্ৰীষ্টত ব্যক্তিগতভাৱে বিশ্বাস প্ৰদৰ্শন কৰিবই লাগিব। কোনো মানুহেই মণ্ডলীৰ সভ্য বুলি বা পৰিয়ালৰ পৰম্পৰা দেখুৱাই বা মাক দেউতাক খ্ৰীষ্টিয়ান বুলি পৰিত্ৰাণ দাবী কৰিব নোৱাৰে। এতিয়া তেৰ নম্বৰ পদটো চাওঁ, পাছে যীশুৱে সেই সেনাপতিক ক'লে, তুমি যোৱা, যিদৰে বিশ্বাস কৰিলা সেইদৰে তোমালৈ হওক। তাতে সেই বন্দী সেই সময়তেই সুস্থ হ'ল। যদিও সেই ৰোগীয়া দাসজন যীশুৰ সন্মুখত নাছিল, যীশুৰ ওপৰত থকা সেই এশৰ সেনাপতিজনৰ বিশ্বাসেই তেওঁ সুস্থ কৰিলে। যীশুৱে কুষ্ঠ ৰোগীজনক স্পৰ্শ কৰিছিল আৰু তেওঁ সুস্থ হৈছিল। এতিয়া তেওঁ এশৰ সেনাপতিজনৰ সেই দাসজনক আঁতৰৰ পৰাই সুস্থ কৰিলে। ইয়াৰ পাছত আমি তৃতীয়টো অলৌকিক কাৰ্য দেখিবলৈ পাম। চৈধ্য আৰু পোন্ধৰ নম্বৰ পদ পঢ়িছোঁ, শুনিবচোন। পাছে যীশুৱে পিতৰৰ ঘৰত সোমাই তেওঁৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। তাতে তেওঁৰ হাত চুলতে জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। পিতৰৰ শাহুৱেক জ্বৰত পৰি আছিল, তেওঁক স্পৰ্শ কৰি সুস্থ কৰিছিল। এই তিনি ধৰণৰ ৰোগলৈ বিশেষভাৱে মন কৰক। এটা ৰোগ হৈছে কুষ্ঠ ৰোগ, সেইটো দুৰাৰোগ্য। আনবিধ ৰোগ হৈছে আউৰিয়া, যথৰ ৰোগ, অৰ্থাৎ অৱস হৈ যোৱা বেমাৰ। আনবিধ বেমাৰ হৈছে জ্বৰ, হয়তো সাময়িক কিবা ৰোগৰ ফলস্বৰূপে সেই বেমাৰ হৈছিল। চতুৰ্থ অলৌকিক কাৰ্যটো ঘটিছিল সন্ধিয়া। ষোল্ল নম্বৰ পদ, পাছে সন্ধ্যা হলত মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত তেওঁ বাক্যৰে সেই আত্মাবোৰ খেদালে আৰু সকলো ৰোগীক সুস্থ কৰিলে। ছয়তান এজন, কিন্তু অসুচী আত্মা অনেক। আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো এই কথাটোলৈ যে তেওঁলোকে তেওঁৰ ওচৰলৈ অনেক লোকক লৈ আহিছিল। কোনো এটা ঘটনাৰ কথা তেওঁ ইয়াত অকলে জনোৱা নাই। মঠিয়ে কেৱল এটা ঘটনাৰ কথা ইয়াত লিখা নাই। আমি আকৌ ক'ব খোজো যে যদি আপুনি এই শুভবাৰ্তাৰ বিৱৰণী ভালদৰে পঢ়ি চাই তেন্তে আপুনি দেখিবলৈ পাব যে মঠিয়ে এই কথা পৰিষ্কাৰ কৰি দিছে যে সেইদিনা আচলতে হাজাৰ হাজাৰ লোক সুস্থ হৈছিল। উদাহৰণস্বৰূপে, চকুৰে নেদেখা অন্ধ লোক অনেক আছিল, কিন্তু এতিয়া দেখা পোৱা হৈছিল। হাজাৰ হাজাৰ খোৰা লেঙেৰা আছিল, যিবোৰে এতিয়া স্বাভাৱিকভাৱে খোজ কাঢ়ি ফুৰিছিল। হাজাৰ হাজাৰ কলা মানুহে এতিয়া কাণেৰে শুনিব পৰা হৈছিল। সেইবাবেই যীশুৰ শত্ৰুবোৰে যীশুৱে সঁচাকৈ অলৌকিক কাৰ্য কৰিছিল নে বুলি প্ৰশ্ন উঠাব পৰা নাছিল, বৰং তেওঁনো সেইবোৰ কিদৰে কৰে বুলিহে প্ৰশ্ন তুলিছিল। সোতৰ নম্বৰ পদ, তেওঁৱেই আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে। এই যি বচন যীশয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। এই উদ্ধৃতিটো হৈছে যীশয়া 53 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা। তথাকথিত বিশ্বাসৰ যোগেৰে সুস্থ কৰা লোকবিলাকে আন সকলো পদতকৈ বাইবেলৰ এই পদটো কিজানি আটাইতকৈ বেছি ব্যৱহাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে শাৰীৰিক সুস্থতা প্ৰায়চিত্তৰেই এটা অংশ, আৰু এই কথাৰ সমৰ্থনত তেওঁলোকে এই পদটো ব্যৱহাৰ কৰে। আমি উভতি গৈ যীশয়ালৈ ঘূৰি যাওঁ আৰু এই পদটো চাওঁ, কাৰণ আমি ভাবোঁ এই পদটোৱে আধুনিক যুগৰ সুস্থতাকাৰী অভিযানৰ অনুমোদন নিদিয়ে। যীশয়া 53 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদ দুটা পঢ়ি দিছোঁ, শুনিবচোন। নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি হলে তেওঁক আঘাতিত, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু দুখিত যেন জ্ঞান কৰিলো। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁক খোচা হ'ল, আমাৰ অপৰাধৰ নিমিত্তে গুৰি কৰা হ'ল, আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাঁচ বহা কোবৰ দ্বাৰাই আমি সুস্থ হলো। আমি কিহৰ পৰা সুস্থ হলো? যীশয়াৰ এই শাস্ত্ৰাংশই আমাক অতি পৰিষ্কাৰভাৱে দেখুৱায় যে আমি পাপ অপৰাধৰ পৰা সুস্থ হলো। আপুনি হয়তো ক'ব, আপুনি খাটাংকৈ ক'ব পাৰেনে? এই পদকেইটাই এই বিষয়ে কৈছে বুলি আমি জানো, কাৰণ পাচনি পিতৰে প্ৰথম পিতৰ 2 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত এইবুলি কৈছে, আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে, তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হলা। কিহৰ পৰা সুস্থ হলো? পাপৰ পৰা। পিতৰে ইয়াত অতি পৰিষ্কাৰ কৰি দিছে যে তেওঁ পাপৰ কথাই কৈছে। যীশুৱে 53 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো পঢ়িম, শুনিবচোন। আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলো, প্ৰতিজনে নিজ নিজ বাট লৈছিলো, আৰু যীহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। আপোনাৰ আৰু মোৰ অধৰ্ম তেওঁৰ ওপৰত দিয়া হ'ল। নিঃসন্দেহে যীশয়াই এই কথাটো জনাই আছে যে খ্ৰীষ্টই পাপৰ মূল সমস্যাটোৰ সমাধান কৰিব। শাৰীৰিক সুস্থতাও প্ৰায়চিত্তৰ কাৰ্যটোত নিহিত হৈ থকা বুলি কোৱাটো প্ৰাসংগিক নহয়। তেনেদৰে গৌৰৱময় শৰীৰ লাভ কৰাৰ কথাটোও পৰিত্ৰাণত সোমাই আছে। কিন্তু মই হলে আজিলৈকে সেই শৰীৰ পোৱা নাই, আপুনি পাইছেনে বাৰু? লগতে খ্ৰীষ্টই অনা পৰিত্ৰাণ কাৰ্যত সাপমুক্ত নতুন পৃথিৱীখনৰ কথাটো সোমাই আছে, কিন্তু সেই পৃথিৱী যে আমি এতিয়াও পোৱা নাই সেইটো পৰিষ্কাৰ নহয়নে? আজি পাপ আৰু ছয়তানৰ পয়োভৰ চলি থাকিবলৈ দিয়া হৈছে, গতিকে পৰিত্ৰাণৰ ধৰাবন্ধা ফল হিচাপে শাৰীৰিক সুস্থতা লাভ কৰিবই লাগিব বুলি কোনো কথা নাই। পৌলে তিমঠিকনো পেটৰ বেমাৰৰ কাৰণে অলপ অলপ দ্ৰাক্ষাৰস খাবলৈ কিয় কৈছিল? তেওঁনো তিমঠিক পৰিত্ৰাণৰ ভাগ হিচাপে সুস্থতা দাবী কৰিবলৈ কিয় নকলে? জাকুবেনো সাধুসকলক কিয় সেই সুস্থতা দাবী কৰিবলৈ নকলে, বৰং বৃদ্ধসকলক প্ৰাৰ্থনা কৰিবলৈ মাতিবলৈহে কলে? জাকুব 5 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ চাওক। পৌলৰ শৰীৰৰ কাঁইটি দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰিছে। তেওঁনো পৰিত্ৰাণৰ ভাগ হিচাপে সুস্থতা কিয় দাবী নকৰিলে? দ্বিতীয় কৰিন্থিয়া 12 নম্বৰ অধ্যায়ৰ 7 পৰা 9 নম্বৰ পদ পঢ়িম, শুনিবচোন। আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ, এই নিমিত্তে শৰীৰত এটা কাঁইট, অৰ্থাৎ মই অতিশয় দৰ্প নকৰিবলৈ মোক ভুকুৱাবলৈ ছয়তানৰ এক দূত দিয়া হ'ল। সি মোৰ পৰা যেন দূৰ হয়, এই নিমিত্তে প্ৰভুৰ আগত তাৰ বিষয়ে মই 3 বাৰ নিবেদন কৰিলোঁ। তাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়ে তোমালৈ জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্ৰীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত শ্লাঘাহে কৰিম। এই বিষয়ে আমি আন বহুতো উদাহৰণ পাওঁ। ফিলিপিয়াবিলাকৰ প্ৰতি লিখা পত্ৰত আমি দেখিবলৈ পাওঁ যে পৌলৰ ঘৰত যেন এখন হস্পিটেলেই আছিল। ইপাফ্ৰডিটৰ অতিশয় বেমাৰ হৈছিল আৰু পৌলে পৰিত্ৰাণৰ ভাগ হিচাপে সুস্থতা দাবী কৰা নাছিল। প্ৰিয় শ্ৰোতা, আমি এই কথাটো স্পষ্টভাৱে জানি লোৱা উচিত যে আমাক সদায় সুস্থ কৰাটোৱেই ঈশ্বৰৰ ইচ্ছা নহয়, কিন্তু কেতিয়াবা আমাক সুস্থ কৰাটো ঈশ্বৰৰ ইচ্ছা হয়। সুস্থতাকাৰী অভিযান চলি থকা কোনো সভা নাইবা অডিটৰিয়ামলৈ নগৈ আপুনি পোনে পোনে সেই মহান বেজ যীশুৰ গুৰিলৈ নাযায় কিয়? আপুনি সুস্থতা লাভ কৰাটো তেওঁৰ ইচ্ছা হয় নে নহয় জানি লওক। আমি ঈশ্বৰে সুস্থ কৰে বুলি বিশ্বাস কৰোঁ, কিন্তু তথাকথিত ঐশ্বৰিক শক্তিৰে মানুহক সুস্থ কৰিব পৰা বুলি দাবী কৰা মানুহবোৰকহে বিশ্বাস নকৰোঁ। নিজত ক্ষমতা থকা বুলি দাবী কৰা এই পৃথিৱীৰ কোনো লোকৰ ওচৰলৈ যোৱাতকৈ মই সেই মহান বেজ যীশুখ্ৰীষ্টৰ ওচৰলৈহে মোৰ বিষয়টো লৈ যাব খোজো আৰু সেই কুষ্ঠ ৰোগীজনৰ দৰে ক'ব খোজো, যদি আপুনি ইচ্ছা কৰে মোক সুস্থ কৰিব পাৰে। তেতিয়া সুস্থ কৰিলেও বা নকৰিলেও গৌৰৱ তেওঁৰেই আৰু গৌৰৱ তেওঁৱেই পোৱাটো আমি বিচাৰোঁ। ঈশ্বৰে আজি সুস্থ কৰিব পাৰে আৰু কৰেও, কিন্তু তথাকথিত সুস্থতাকাৰী লোকবিলাকৰ যোগেদি নহয়। প্ৰিয় শ্ৰোতা, সকলো কথাৰ বাবে প্ৰভু যীশুতেই বিশ্বাস কৰি চলিবলৈ, তেওঁতেই আস্থা ৰাখিবলৈ আপুনি শিকিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
মই তোমাৰ আৰাধনা কৰোঁ, মই তোমাৰ আৰাধনা কৰোঁ, মই তোমাৰ আৰাধনা কৰোঁ, পিছলে উভতি নাযাওঁ, তোমাৰ আগতিৰ নত কৰি যদি যাব পাৰোঁ তোমাৰ পথে, দুখ কষ্ট আহিলে জীৱন পিছলে।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাৰ আগতিৰ নত কৰি যদি যাব পাৰোঁ তোমাৰ পথে, দুখ কষ্ট আহিলে জীৱন পিছলে উভতি নাযাওঁ।
মই তোমাকে